এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ভাৰত আৰু চিলিয়ে দুৰ্যোগ ব্যৱস্থাপনা আৰু সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে। চৰকাৰে বিগত 10 বছৰত মাছমৰীয়াসকলৰ কল্যাণৰ বাবে ভালেমান পদক্ষেপ লৈছে আৰু এনে পদক্ষেপৰ ফলত দেশত মাছৰ উৎপাদন বৃদ্ধি পাইছে। গুজৰাট চৰকাৰে সবৰমতী আশ্ৰমৰ পুনৰ বিকাশৰ বাবে আশ্ৰমখন অধিগ্ৰহণ কৰা কাৰ্যৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ পৰিণতিয়ে দাখিল কৰা এখন আবেদন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ম্যানমাৰত যোৱা সপ্তাহত অহা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 2700 অতিক্ৰম কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। ভাৰত আৰু চিলিয়ে দুৰ্যোগ ব্যৱস্থাপনা আৰু সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োপক্ষই লগতে এণ্টাৰ্টিকা সহযোগিতাৰ বাবে অভিপ্ৰায় পত্ৰও বিনিময় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত চিলিৰ ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিক ফণ্টৰ সৈতে হোৱা আলোচনাৰ অন্তত এই চুক্তিকেইখন স্বাক্ষৰিত হয়। শ্ৰীমোদীয়ে প্ৰেছ বিবৃতিযোগে কয় যে চিলি লেটিন আমেৰিকাত ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগী। তেওঁ কয় যে আজিৰ আলোচনাই অনাগত দশকত সহযোগিতা বৃদ্ধিৰ নতুন উদ্যমৰ অন্বেষণ সহায় কৰিব। দুয়োখন দেশ পৰস্পৰৰ বাবে লাভদায়ক এখন সৰ্বাত্মক অৰ্থনৈতিক সহযোগিতা চুক্তি সম্পৰ্কে আলোচনা আৰম্ভ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দুৰ্লভ খনিজাত পদাৰ্থ সম্পৰ্কীয় সহযোগিতা সুদৃঢ় কৰা হ'ব আৰু স্থিতিস্থাপক গুণ সম্পৰ্ক, যোগান আৰু মূল্য শৃংখলা গঢ়ি তোলাৰ বাবে প্ৰয়াস চলোৱা হ'ব। তেওঁ লগতে দুয়োখন দেশে কৃষিখণ্ডত পাৰস্পৰিক সামৰ্থ্য সদ্ব্যৱহাৰ কৰি খাদ্যৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সহযোগিতা কৰিব বুলি ঘোষণা কৰে। ভাৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, নৱীকৰণযোগ্য শক্তি, ৰেল, মহাকাশ আৰু অন্যান্য ক্ষেত্ৰত চিলিৰ সৈতে ইতিবাচক অভিজ্ঞতা বিনিময় কৰিবলৈ সাজু বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। চিলিৰ ৰাষ্ট্ৰপতি বৰিকে দুয়োগৰাকী নেতাই স্বাস্থ্য সম্পৰ্কে আৰু চিলিক বহন সাধ্য প্ৰযুক্তি আৰু উদ্ভাৱনৰ নিৰ্ভৰযোগ্য সহযোগী হিচাপে গঢ়ি তোলাৰ আকাংক্ষাৰ বিষয়ে আলোচনা কৰা বুলি উল্লেখ কৰে। তেওঁ কয় যে চিলিয়ে এণ্টাৰ্টিকা দেশখনৰ এটা গুৰুত্বপূৰ্ণ বিষয় বুলি গণ্য কৰে। চিলিক এণ্টাৰ্টিকাৰ প্ৰৱেশদ্বাৰ বুলি অভিহিত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক এণ্টাৰ্টিকা ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়। এই সন্দৰ্ভত দুয়োপক্ষই অন্বেষণ ক্ষেত্ৰত সহযোগিতা চুক্তি স্বাক্ষৰ কৰা বুলি তেওঁ প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে শ্ৰীবৰিকে ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰেও অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে আৰু ভাৰত আৰু চিলিৰ মাজৰ সহযোগিতা সুদৃঢ় কৰাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে শ্ৰীবৰিকক ভূয়সী প্ৰশংসা কৰে। চিলিৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি 5-দিনীয়া ভাৰত ভ্ৰমণ সূচীৰে নতুন দিল্লীত উপস্থিত হয়। তেওঁৰ সৈতে এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিছে। ভ্ৰমণকালত শ্ৰীবৰিক আগ্ৰা, মুম্বাই আৰু বেংগালুৰুলৈ যাব। চৰকাৰে বিগত 10 বছৰত মাছমৰীয়াসকলৰ কল্যাণৰ বাবে ভালেমান পদক্ষেপ লৈছে আৰু এনে পদক্ষেপৰ ফলত দেশত মাছৰ উৎপাদন বৃদ্ধি পাইছে তথা মাছমৰীয়াসকলৰ আয় বাঢ়িছে। মীনপালন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি লোকসভাত মাছমৰীয়াসকলৰ সমস্যাৰ প্ৰতি দৃষ্টি আকৰ্ষণ প্ৰস্তাৱৰ উত্তৰ দি এইদৰে প্ৰকাশ কৰে। শ্ৰীসিঙে কয় যে ভাৰত মাছ উৎপাদনৰ দিশৰ পৰা সম্প্ৰতি দ্বিতীয় স্থানত আছে। মীনপালন খণ্ডত বিকাশৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে সুকীয়া মীনপালন বিভাগ গঠন কৰিছে আৰু দেশত নীল বিপ্লৱৰ প্ৰসাৰৰ বাবে কাম কৰি আছে। মীনপালন খণ্ডৰ সৰ্বাত্মক বিকাশৰ বাবে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আৰম্ভ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীসিঙে কয় যে দেশত মীনপালনৰ আন্তঃগাঁথনিৰ প্ৰসাৰৰ বাবে মীনপালন আৰু জলজ কৃষি আন্তঃগাঁথনি উন্নয়ন পুঁজি গঠন কৰা হৈছে। গুজৰাট চৰকাৰে সবৰমতী আশ্ৰমৰ পুনৰ বিকাশৰ বাবে অধিগ্ৰহণ কৰা কাৰ্যৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ পৰিণতিয়ে দাখিল কৰা এখন আবেদন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশ এম এম সুন্দৰেশ আৰু ৰাজেশ বিন্দালক লৈ গঠিত এখন বিচাৰপীঠে আজি এই বিশেষ অনুমতি আবেদনখন অগ্ৰাহ্য কৰে। এই আবেদনখনৰ জৰিয়তে আশ্ৰমখনৰ পুনৰ বিকাশৰ বাবে 2021 চনৰ প্ৰস্তাৱ খাৰিজ কৰিবলৈ অস্বীকাৰ কৰি গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক প্ৰত্যাহ্বান জনোৱা হৈছিল। আবেদনখনত চৰকাৰে এই পদক্ষেপ গান্ধীবাদী আদৰ্শৰ পৰিপন্থী আৰু ৰাষ্ট্ৰীয় ঐতিহ্যস্থলী সুৰক্ষা সম্পৰ্কীয় সাংবিধানিক ব্যৱস্থা উলংঘন বুলি যুক্তি দৰ্শোৱা হৈছে। মহাত্মা গান্ধীৰ সৰলতা, আত্মনিৰ্ভৰশীলতা আৰু সমূহীয়া জীৱন প্ৰতিফলিত কৰাৰ উদ্দেশ্যে এই আশ্ৰমখন স্থাপন কৰিছিল আৰু পুনৰ বিকাশ কাৰ্যই ইয়াৰ ঐতিহ্যক প্ৰভাৱিত কৰিব পাৰে বুলিও আবেদনখনত উল্লেখ কৰা হৈছে। ইয়াৰ পূৰ্বে পুনৰ বিকাশ পৰিকল্পনাৰ বিৰোধিতা কৰি গুজৰাট উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰা হৈছিল আৰু ন্যায়ালয়ে আবেদনখন খাৰিজ কৰিছিল।
এতিয়া খন্তেক বাণিজ্যিক বিৰতি। ৰাইজ, মই জনাবলৈ পাই সুখী হৈছো যে খেল মহাৰণ দ্বিতীয় সংস্কৰণৰ ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হোৱা 7,098 গৰাকী প্ৰতিযোগীৰ ভিতৰত 25 গৰাকী সেই আমাৰ গাঁৱৰ পৰাই নিৰ্বাচিত হৈছে। ৰাইজ, এয়া আমাৰ বাবে বৰ গৌৰৱৰ কথা।
খেল মহাৰণ 2.0 ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা। অসমে পাব নতুন প্ৰতিভাৱান খেলুৱৈ, বিশ্ব প্ৰেক্ষাপটত অসম তথা ভাৰতবৰ্ষৰ নাম উজ্বলাবলৈ। আহক, ক্ৰীড়া ক্ষেত্ৰৰ এই ন প্ৰতিভাক বিশ্ব প্ৰেক্ষাপটত চিনাকি কৰাই দিয়াৰ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ এই মহৎ উদ্দেশ্যক সফল কৰি তোলাত উৎসাহিত কৰোঁ।
ৰাজ্যসভাই বিমান সঁজুলিৰ ক্ষেত্ৰত স্বাৰ্থৰ সুৰক্ষা বিধেয়ক 2025 গ্ৰহণ কৰিছে। এই বিধেয়কখনৰ জৰিয়তে মোবাইল আহিলাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় স্বাৰ্থ সম্পৰ্কীয় চুক্তিক আইনী স্বীকৃতি প্ৰদান কৰিব বিচৰা হৈছে। বিধেয়কখনত চুক্তি আৰু নিয়মাৱলীৰ ব্যৱস্থাসমূহ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰক নীতি নিয়ম প্ৰৱৰ্তনৰ অধিকাৰ প্ৰদান কৰাৰ দিহা কৰা হৈছে। বিধেয়কখনত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় চুক্তিৰ বাবে পঞ্জীয়ন প্ৰাধিকৰণ হিচাপে নিয়োজিত কৰা হৈছে। পঞ্জীয়ন প্ৰাধিকৰণক বিমানৰ পঞ্জীয়ন আৰু পঞ্জীয়ন বাতিলকৰণৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
ম্যানমাৰত যোৱা সপ্তাহত অহা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 2,700 অতিক্ৰম কৰিছে। ম্যানমাৰৰ সামৰিক নেতা মিন আং ৰাইনে আজি টেলিভিছনযোগে দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে এই ভূমিকম্পত নিহতৰ সংখ্যা 3,000 অতিক্ৰম কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰে। ভূমিকম্পৰ ফলত 4,521 আহত হোৱা বুলি আৰু 441 লোক সন্ধানহীন হৈ থকা বুলি তেওঁ প্ৰকাশ কৰে। শুকুৰবাৰে দেশখনৰ মানলে অঞ্চলত 7.7 প্ৰাবল্যৰ ভূমিকম্প হৈছিল। ইয়াৰ কেইমিনিটমান পাছত অঞ্চলটোত 6.4 প্ৰাবল্যৰ আৰু এটা ভূঁইকঁপৰ জোকাৰণি অনুভূত হৈছে। ইয়াৰ ফলত দেশখনত ব্যাপক জন ধন হানি হৈছে। দেশখনত উদ্ধাৰ অভিযান পূৰ্ণগতিত চলি আছে। ভাৰতে ব্ৰহ্মা অভিযানৰ অধীনত শনিবাৰৰ পৰা উদ্ধাৰ অভিযানত সহায় কৰি আছে। ভাৰতে দেশখনলৈ উদ্ধাৰকাৰী আৰু চিকিৎসকৰ দল, সাহায্য সামগ্ৰী, ঔষধ আদি প্ৰেৰণ কৰিছে। ভাৰতীয় নৌসেনাই কেইবাখনো জাহাজেৰে য়ংগুনলৈ সাহায্য যোগান ধৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে যে ব্ৰহ্মা অভিযানৰ অধীনত বায়ুসেনাৰ C-130J শ্ৰেণীৰ এখন বিমানে আজি পুৱা 16 অত্যাৱশ্যকীয় মানৱীয় সাহায্য, চাউল আৰু খাদ্য সামগ্ৰীৰ সৈতে মানলেলৈ ৰাওনা হৈছে। সেনাৰ INS ঘৰিয়াল 442 মেট্ৰিক টন অত্যাৱশ্যকীয় সামগ্ৰীৰ সৈতে বিশাখাপট্টনমৰ পৰা ৰাওনা হোৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। তেওঁ কয় যে মানলেত নৌসেনাৰ ক্ষেত্ৰ হাস্পতাল গোট স্থাপন কৰা হৈছে। INS সতপুৰা আৰু INS সাবিত্ৰী কালি 40 টন সামগ্ৰীৰে দেশখনত উপস্থিত হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। টকিঅ'ত আজি ভাৰত জাপান মহাকাশ সম্পৰ্কীয় তৃতীয়খন আলোচনা অনুষ্ঠিত হয়। এই আলোচনাচক্ৰত মহাকাশৰ সৈতে জড়িত সংস্থাসমূহক একত্ৰিত কৰি তেওঁলোকৰ নিজ নিজ মহাকাশ নীতি সম্পৰ্কত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰা হয়। আলোচনাৰ সময়ত ৰাষ্ট্ৰীয় মহাকাশ কাৰ্যসূচী, দ্বিপাক্ষিক মহাকাশ সহযোগিতা, মহাকাশ পৰিস্থিতি সজাগতা, মহাকাশ নিৰাপত্তা, কোৱাড মহাকাশ সহযোগিতা আদি বিষয়ত আলোচনা কৰা হয়। উল্লেখযোগ্য যে আলোচনাৰ পূৰ্বে ইন স্পেচ আৰু জাপানৰ কেবিনেট কাৰ্যালয়ৰ উদ্যোগত উদ্যোগ সহযোগিতা অনুষ্ঠান অনুষ্ঠিত হয়। গুজৰাটৰ বানাসকান্ঠ জিলাৰ এটা ফটকা কাৰখানাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত 10 অধিক লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে কাৰখানাটোত হোৱা বিস্ফোৰণৰ ফলত অট্টালিকাটোৰ কিছু অংশৰ ধ্বংসস্তূপৰ মাজত কেইবাজনো শ্ৰমিক আবদ্ধ হৈ পৰে। জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সমৰ্থ হৈছে যদিও ধ্বংসস্তূপত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুয়োটা দলে বৰ্তমানলৈকে 2 পইণ্টকৈ লাভ কৰিছে। লক্ষ্ণৌ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় আৰু পঞ্জাব পঞ্চম স্থানত আছে। ভাৰত আৰু চিলিয়ে দুৰ্যোগ ব্যৱস্থাপনা আৰু সাংস্কৃতিক বিনিময় ক্ষেত্ৰত সহযোগিতাৰ বাবে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে। চৰকাৰে বিগত 10 বছৰত মাছমৰীয়াসকলৰ কল্যাণৰ বাবে ভালেমান পদক্ষেপ লৈছে আৰু এনে পদক্ষেপৰ ফলত দেশত মাছৰ উৎপাদন বৃদ্ধি পাইছে। গুজৰাট চৰকাৰে সবৰমতী আশ্ৰমৰ পুনৰ বিকাশৰ বাবে আশ্ৰমখন অধিগ্ৰহণ কৰা কাৰ্যৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ পৰিণাতিয়ে দাখিল কৰা এখন আবেদনৰ শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ম্যানমাৰত যোৱা সপ্তাহত অহা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 2,700 অতিক্ৰম কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত। নমস্কাৰ।